وَمِنْ أَهْلِ الْكِتَابِ مَنْ إِنْ تَأْمَنْهُ بِقِنْطَارٍ يُؤَدِّهِ إِلَيْكَ وَمِنْهُمْ مَنْ إِنْ تَأْمَنْهُ بِدِينَارٍ لَا يُؤَدِّهِ إِلَيْكَ إِلَّا مَا دُمْتَ عَلَيْهِ قَائِمًا ذلك بأنهم قالوا ليس علينا في الأميين سبيل ويقولون على الله الكذب وهم يعلمون
আৰু কিতাবী সকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও ঘূৰাই বিচৰাৰ লগে লগে সি ঘূৰাই দিয়ে আকৌ সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ ওচৰত মাত্ৰ এটা দিনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদা প্ৰয়োগ নকৰালৈকে সি সেইটো ঘূৰাই নিদিব এইটো এইবাবে যে সিহঁতে কয় এই অশিক্ষিত লোকসকলৰ অধিকাৰ হৰণত আমাৰ কোনো পাপ নহয় দৰাচলতে সিহঁতে জানি বুজি আল্লাহৰ নামত মিছা কথা কয়